الذي جعل لكم الأرض فراشا والسماء بناء وأنزل من السماء ماء فأخرج به من الثمرات رزقا لكم فلا تجعلوا لله أندادا وأنتم تعلمون
যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিচনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফল মূল উৎপাদন কৰিছে গতিকে তোমালোকে জানি শুনি কাকো আল্লাহৰ সমকক্ষ স্থিৰ নকৰিবা।